এয়া আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মধ্যপ্ৰদেশৰ শেওপুৰ জিলাৰ কুনু ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি চিতামিত্ৰ আৰু চাহৰিয়া জনগোষ্ঠীৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। কৌশলগত সীমা সুৰক্ষা আৰু বৈদেশিক নীতি বিষয়ক পৰ্যালোচনাৰ বাবে বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় স্থায়ী কমিটি জম্মু কাশ্মীৰ আৰু লাডাখলৈ ৰাওনা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে দুদিনীয়া ভ্ৰমণসূচীৰে আজি মংগোলীয়া আৰু দক্ষিণ কোৰিয়ালৈ ৰাওনা হৈছে। অসমৰ শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 ইজিপ্তৰ জয়লাভ। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ শেওপুৰ জিলাৰ কুনু ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি চিতামিত্ৰ আৰু চাহৰিয়া জনগোষ্ঠীৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ চিতা প্ৰকল্পৰ বাবে এই লোকসকলে আগবঢ়োৱা বৰঙণিৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ কাৰ্য প্ৰশংসা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে স্থানীয় লোকসকলৰ সক্ৰিয় অংশগ্ৰহণে বন সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ পূৰ্বে তেওঁ পুৱা 8 বজালৈ উদ্যানখনত চাফাৰী কৰি চিতাবাঘৰ পুনৰ প্ৰৱৰ্তন প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই ভ্ৰমণৰ সময়তে তেওঁ চিতা প্ৰকল্প সন্দৰ্ভত এখন প্ৰদৰ্শনীও অংশগ্ৰহণ কৰে। বন বিভাগৰ বিষয়াসকলে জনায় যে ভাৰতত বৰ্তমান 52টা চিতাবাঘ আছে আৰু ইয়াৰে 49টা কোনো ৰাষ্ট্ৰীয় উদ্যানত থকাৰ বিপৰীতে 3টা বাঘক গান্ধী সাগৰ বন্যপ্ৰাণী অভয়াৰণ্যলৈ স্থানান্তৰ কৰা হৈছে। জীৱ জন্তুৰ বাবে থকা নিৰীক্ষণ আৰু অনুসৰণ ব্যৱস্থাৰ বিষয়েও কালি ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰোৱা হয়। বিষয়াসকলে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক জনায় যে চিতাবাঘবোৰৰ বাবে বনাঞ্চলৰ ভিতৰত প্ৰতি 2 কিলোমিটাৰৰ মূৰে মূৰে পানী যোগান ব্যৱস্থা গঢ়ি তোলা হৈছে। বটছৱানা আৰু নামিবিয়াৰ পৰা চিতাৰ কাৰ্যকলাপ আৰু অভিযোজন প্ৰক্ৰিয়াৰ বিষয়েও ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰোৱা হয়। সংসদৰ সদস্য শশী থাৰুৰৰ অধ্যক্ষতাত বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় স্থায়ী কমিটীয়ে কৌশলগত সীমা সুৰক্ষা আৰু বৈদেশিক নীতি বিষয়ক পৰ্যালোচনাৰ বাবে জম্মু কাশ্মীৰ আৰু লাডাখলৈ 4-দিনীয়া অধ্যয়ন ভ্ৰমণ আৰম্ভ কৰিছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে এই সমিতিখনৰ সদস্যসকলে জম্মু, শ্ৰীনগৰ, কাৰ্গিল আৰু লেহ অহা 25 জুনলৈ ভ্ৰমণ কৰাৰ লগতে সীমান্ত ব্যৱস্থাপনা আৰু নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত চাক্ষুষ অভিজ্ঞতাৰ সাক্ষী হ'ব। সমিতিখনে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ শেহতীয়া অগ্ৰগতি, সিন্ধু চুক্তি আৰু সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদ তথা আন্তঃৰাষ্ট্ৰীয় সীমান্তত পৰীক্ষা কৰিব। দলটোৱে ভাৰত চীনৰ সম্পৰ্ক আৰু লাডাখৰ পূব সীমান্তৰ অৱস্থা পৰিদৰ্শন কৰিব। কমিটিৰ সদস্যসকলে এই পৰিদৰ্শনকালত জ্যেষ্ঠ নাগৰিক আৰু সামৰিক বিষয়াসকলৰ উপৰি স্থানীয় বাসিন্দাসকলৰ সৈতে বাৰ্তালাপ কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে নতুন দিল্লীত চীন ভাৰত সম্পৰ্ক আৰু পাকিস্তান সন্দৰ্ভত ভাৰতৰ স্থিতিৰ বিষয়ে সমিতিক অৱগত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে দুদিনীয়া ভ্ৰমণসূচীৰে আজি মংগোলীয়া আৰু দক্ষিণ কোৰিয়ালৈ ৰাওনা হৈছে। ডঃ জয়শংকৰে আজি মংগোলিয়াত উপস্থিত হৈ সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে সেই দেশৰ সৈতে বিভিন্ন দিশত ভাৰতৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ দিশত জোৰ দিয়া হ'ব বুলি জানিবলৈ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে মন্ত্ৰীগৰাকীয়ে মংগোলীয়া ভ্ৰমণৰ এই সময়ছোৱাত সেই দেশৰ নেতৃস্থানীয় লোকসকলক লগ ধৰি সেই দেশৰ বৈদেশিক মন্ত্ৰী বি বাটছেট চেগৰ সৈতে আলোচনাত মিলিত হ'ব। উল্লেখযোগ্য যে ডঃ জয়শংকৰে অহা 24 আৰু 25 তাৰিখে দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিব আৰু অহা বৃহস্পতিবাৰে সেই দেশৰ জেজু আলোচনা গোটত ভাষণ প্ৰদান কৰিব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগান আজি দুদিনীয়া ভ্ৰমণসূচীৰে মধ্যপ্ৰদেশত উপস্থিত হ'ব। মন্ত্ৰী ডঃ মুৰুগানে আজি সন্ধিয়া ভূপাল বিমান বন্দৰত অৱতৰণ কৰাৰ পাছতে ৰাজ্যিক অতিথিশালাত উপস্থিত হ'ব আৰু তাত তেওঁ ভূপাল জিলা আয়ুক্তৰ সৈতে বৈঠকত মিলিত হ'ব। কাইলৈ মন্ত্ৰী ডঃ মুৰুগানে দেৱাস জিলাৰ কন্নড় তেহচিলৰ ডকাকুই গাঁও ভ্ৰমণ কৰিব আৰু তাত তেওঁ সাংসদ পুঁজিৰ আঁচনিৰ অধীনত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। কাইলৈ সন্ধিয়া তেওঁ নতুন দিল্লীলৈ উভতি আহিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি কয় যে আইন প্ৰতিষ্ঠানসমূহে প্ৰতিটো অনুষ্ঠান যি সমাজৰ বিভিন্ন কৰ্মৰাজিৰ বাবে অংশীদাৰ হিচাপে কাম কৰি আহিছে সেইসমূহত বিশ্বাস আৰু অন্তৰ্ভুক্তিৰ মাজেৰে বৃহৎ পৰিসৰৰ ন্যায়গত ব্যৱস্থাসমূহৰ সৈতে কাম কৰাৰ দিশত সেতুৰ ভূমিকা পালন কৰি আহিছে। এটা লেখাৰ জৰিয়তে নিজৰ ভাৱ ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে ন্যায়ৰ দিশত এটা শক্তিশালী পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দেশৰ নাগৰিকসকলক বিশেষভাৱে প্ৰভাৱিত কৰা এই পৰিৱেশতন্ত্ৰই উল্লেখযোগ্য ভূমিকা পালন কৰিব। তেওঁ লগতে কয় যে টেলি ল আৰু ন্যায় বন্ধুৰ দৰে সেৱাৰ জৰিয়তে দেশৰ সকলো শ্ৰেণীৰ মোকৰ্দমাকাৰীসকলে সুবিধাজনকভাৱে দেশৰ ন্যায় ব্যৱস্থাৰ বিভিন্ন সুবিধাসমূহ অনায়াসে গ্ৰহণ কৰিব পাৰিব। বৰ্তমান অধিবক্তা আৰু বিচাৰকৰ কৰ্মত নিয়োজিত ব্যক্তিসকলে যাতে সুবিধাজনকভাৱে কৰ্ম সম্পাদন কৰিব পাৰে তাৰ বাবে ডিজিটেল ব্যৱস্থাসমূহৰ লগতে বৰ্তমানৰ আন্তঃগাঁথনিসমূহৰ উন্নতি কৰাৰো প্ৰয়োজনীয়তা আছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমেঘৱালে লগতে কয় যে ভিডিঅ' কনফাৰেন্সিং, ভাৰ্চুৱেল ব্যৱস্থাৰ আদালতসমূহ আৰু ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াৰ লাইভ ষ্ট্ৰিমিঙৰ জৰিয়তে আইন ব্যৱস্থাক নাগৰিকসকলৰ কাষ চপাই আনিব পৰা যায়। তেওঁ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰি উলিওৱা ভাষিক এপ সুপ্ৰিম কোৰ্ট বিধিক অনুবাদ ছফটৱেৰ আৰু ভাষা অনুবাদ কৰা ভাষিনী ছফটৱেৰৰ জৰিয়তে এই কামখিনি সহজভাৱে কৰিব পৰা যাব বুলিও আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ চৰকাৰখনে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুবিধা হোৱাকৈ ভাৰতৰ 140 কোটি নাগৰিকক সামৰি এটা শক্তিশালী আৰু সৃষ্টিমূলক ন্যায় ব্যৱস্থাৰ সৃষ্টি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। অসমৰ শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপান ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। আজি নিশা 9:08 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ জালদাবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত মৃতকৰ সংখ্যা 6লৈ বৃদ্ধি পাইছে। ইয়াৰে ভিতৰত 2গৰাকী মহিলা আৰু এটি শিশুও আছে। আহত 25গৰাকী যাত্ৰীক জলপাইগুৰি চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে উত্তৰবংগ ৰাজ্যিক পৰিবহণ নিগমৰ এখন যাত্ৰীবাহী বাছে 32গৰাকী যাত্ৰীক কঢ়িয়াই নিয়াৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষী আৰু জিলা প্ৰশাসন তথা স্থানীয় বাসিন্দাই ততালিকে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আহত যাত্ৰীসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পৰিবহণ মন্ত্ৰী আনন্দময় বৰ্মনে দুৰ্ঘটনা হাস্পতাল পৰিদৰ্শন কৰি আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয়। নিহতসকলৰ পৰিয়ালক সাহায্য প্ৰদান কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। পৰ্যটন মন্ত্ৰী ডঃ শংকৰ ঘোষেও আহতসকলৰ স্বাস্থ্যৰ বুজ লয়। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী আৰু 2গৰাকী অন্য মন্ত্ৰীয়ে এই দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ফিফা বিশ্বকাপত আজি পুৱা অনুষ্ঠিত এখন খেলত 3-1 নিউজিলেণ্ডৰ বিৰুদ্ধে ইজিপ্তে প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছে। আজি নিশা 10:30 বজাত আৰম্ভ হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। ফ্লৰিডাত কেপ ডাৰ্ভে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেচ 2-2 ড্ৰ হয়। কেপ ডাৰ্ভেৰ হৈ খেলখনৰ 21 মিনিটত কেভিন পিনাৰে দেশখনৰ হৈ প্ৰথমটো বিশ্বকাপ গ'ল দিয়ে। প্ৰত্যুত্তৰত উৰুগুৱেৰ হৈ মেক্সি আৰাউজু আৰু অগষ্টিন কানোবুয়োৱে 2টা গ'ল দি অগ্ৰগতি লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মধ্যপ্ৰদেশৰ শ্বেওপুৰ জিলাৰ কুনু ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি চিতামিত্ৰ আৰু চাহৰীয়া জনগোষ্ঠীৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। কৌশলগত সীমা সুৰক্ষা আৰু বৈদেশিক নীতি বিষয়ক পৰ্যালোচনাৰ বাবে বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় স্থায়ী কমিটি জম্মু কাশ্মীৰ আৰু লাডাখলৈ ৰাওনা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে দুদিনীয়া ভ্ৰমণসূচীৰে আজি মংগোলিয়া আৰু দক্ষিণ কোৰিয়ালৈ ৰাওনা হৈছে। অসমৰ শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 ইজিপ্তৰ জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।